ঘোষণা কৰিছো পংকজমল ভট্টাচাৰ্যই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই কৈছে যে এইবাৰৰ নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ বাবে অনুষ্ঠিত হোৱা নাই বৰং এখন উন্নত ভাৰত গঠনৰ বাবেহে অনুষ্ঠিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাজস্থানৰ আজমেৰ আৰু পুষ্কৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আনহাতে জয়পুৰত নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত কংগ্ৰেছে এখন জনসভা আয়োজন কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ আজি 45সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই দলীয় নেতাকৰ্মীসকলক অভিনন্দন জনাইছে। তেলেংগানাৰ সীমান্তৱৰ্তী ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ ঘন অৰণ্যত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চি পি আই মাওবাদী দলৰ মাজত হোৱা গুলীয়াগুলীত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু হয় আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে এইবাৰৰ নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ বাবে অনুষ্ঠিত হোৱা নাই বৰং এখন উন্নত ভাৰত গঠনৰ বাবে অনুষ্ঠিত হৈছে। যোৱা 5 বছৰত ভাৰত বিশ্বৰ 5ম স্থানৰ অৰ্থনীতি হবলৈ সমৰ্থ হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। ছাহাৰানপুৰৰ এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে কয়। তেওঁ ছাহাৰানপুৰৰ বিজেপি প্ৰাৰ্থী ৰাঘৱ লক্ষণপাল আৰু কৈৰাণাৰ বিজেপি প্ৰাৰ্থী প্ৰদীপ চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। এই সভাত বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্ৰহণ কৰে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি জনসভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে যদিহে উদ্দেশ্য সঠিক থাকে তেন্তে ফলাফলো সঠিক হয়। বিজেপিৰ চৰকাৰে কোনো কাকল্য নকৰাকৈ কাম কৰি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে নিজৰ নীতিসমূহ দেশৰ প্ৰতিজন লোকৰ কাষলৈ যোৱাটো বিচাৰে। ইয়াৰ বাবে যোৱা 10 বছৰে বিজেপিয়ে কাম কৰি আহিছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে এয়াই হৈছে প্ৰকৃত ধৰ্মনিৰপেক্ষতা আৰু সামাজিক ন্যায়। বিজেপিৰ আজি প্ৰতিষ্ঠা দিৱসৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে লগতে কয় যে কেইদশকমান পূৰ্বে দেশৰ অভিলেখ সংখ্যক লোকে বিজেপিত যোগদান কৰিছিল আৰু দলটোৱে জনসাধাৰণৰ বিশ্বাস তথা হৃদয় জানিবলৈ সমৰ্থ হৈছিল। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হিচাপে শ্ৰীমোদীয়ে কয় যে বিজেপিৰ বাবে দেশ সদায় প্ৰথম আৰু এয়া দলটোৰ বাবে কেৱল শ্লগান নহয় বৰং বিশ্বাস। বিজেপিয়ে দেশৰ সৰ্বাম্মক বিকাশৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন ধাৰণৰ মান উন্নত হৈছে। যোৱা 10 বছৰত চৰকাৰে কৃষকসকলৰ উন্নয়নৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দেশৰ উন্নয়নৰ বৰ্তমানৰ অৱস্থা কেৱল আহাতহে মাত্ৰ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে উন্নত ভাৰত গঢ়াৰ বাবে এতিয়াও বহু কাম কৰিবলগীয়া আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাজস্থানৰ আজমেৰ আৰু পুষ্কৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। এই সভাত প্ৰধানমন্ত্ৰীয়ে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। আনহাতে জয়পুৰত নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত কংগ্ৰেছে এখন জনসভাৰ আয়োজন কৰিছে। এই সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী, সুখজিন্দৰ সিং ৰান্ধাৱা, অশোক গেহলট আদি জ্যেষ্ঠ নেতাসকল উপস্থিত থাকিব। ভাৰতীয় জনতা পাৰ্টীৰ আজি 45সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই দলীয় নেতাকৰ্মীসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত আজি প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ উত্তৰণত তেওঁলোকৰ কষ্ট, সংঘাত আৰু ত্যাগৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে এন ডি এৰ এটা প্ৰধান অংশ হিচাপে দলে গৌৰৱ অনুভৱ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিক দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে গঢ় দিয়াৰ বাবে দলীয় কৰ্মীসকলক ধন্যবাদ জনায়। ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দেশজুৰি দলক শক্তিশালী কৰাৰ বাবে জ্যেষ্ঠ নেতাসকলক কৃতজ্ঞতা জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
তেলেংগানাৰ সীমান্তৱৰ্তী ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ ঘন অৰণ্যত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চি পি আই মাওবাদী দলৰ মাজত হোৱা গুলীয়াগুলীত 3জন নক্সাল বিদ্ৰোহীৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেলেংগানাৰ মুলুগী জিলাৰ সমীপৰ পুজুৰি কানকেৰ অৰণ্যত সুৰক্ষা বাহিনীৰ সৈতে মাওবাদীৰ গুলী বিনিময় হয়। এটা সূত্ৰৰ পৰা খবৰ পাই অৰণ্যখনত সুৰক্ষা বাহিনীয়ে অভিযান চলাইছিল। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা AK-47, এটা LMG আৰু এটা 12 বৰৰ বন্দুক উদ্ধাৰ কৰে। নিহত মাওবাদীকেইজনৰ এজনক সন্তোষ ওৰফে সাগৰ বুলি চিনাক্ত কৰা হৈছে। দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টিৰ লাক্ষাদ্বীপত 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ একমাত্ৰ সমষ্টিটোত 4 প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি লাক্ষাদ্বীপ সমষ্টিত বৰ্তমানৰ সাংসদ তথা NCPৰ শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী মহম্মদ ফৈজল, প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ প্ৰাৰ্থী হামদুলিল্লাহ ছৈয়দ, বিজেপি সমৰ্থিত NCPৰ অজিত পাৱাৰ গোটৰ প্ৰাৰ্থী টি ইউছুফ আৰু নিৰ্দলীয় প্ৰাৰ্থী কে কয়াৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। নিৰ্বাচনী প্ৰস্তুতি পূৰ্ণগতিত চলি থকা লাক্ষাদ্বীপৰ 10 দ্বীপত স্থাপন কৰা 55 ভোটকেন্দ্ৰত 57,784 ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। নিৰ্বাচনী প্ৰচাৰত প্ৰাৰ্থীসকলে বিভিন্ন স্থানীয় আৰু ৰাষ্ট্ৰীয় বিষয়ৰ উপস্থাপনেৰে ভোটদাতাৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। NCPৰ প্ৰাৰ্থী মহম্মদ ফৈজলে 2019 চনৰ নিৰ্বাচনত মাত্ৰ 823 ভোটত জয়লাভ কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক 6 পৰাজিত কৰে। 166 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত অভাৰ শেষ হবলৈ 11 বল বাকী থকা অৱস্থাতেই 6 বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5 বিনিময়ত 165 সংগ্ৰহ কৰে। হায়দৰাবাদৰ হৈ অভিষেক শৰ্মাই মাত্ৰ 12 বলত 37 কৰাৰ বিপৰীতে এডেন মাৰ্কৰামে 36 বলত 50 ৰাণৰ বৰঙণি আগবঢ়ায়। চেন্নাইৰ হৈ শিৱম দুবেই সৰ্বাধিক 45 কৰে। অভিষেক শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই আজি NDAৰ প্ৰাৰ্থীৰ হৈ কোজিকোডত প্ৰচাৰ চলাব। সন্ধিয়া তেওঁ আৰাইথৰ থুপ্পলামৰ পৰা মুটাইকুল্লামলৈ এটা ৰোড শ্বত ভাগ ল'ব। ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱাই আস্থানাত চলি থকা কাজাখস্তান ইণ্টাৰনেশ্যনেল চেলেঞ্জ বেডমিণ্টন প্ৰতিযোগিতাত ফাইনেলৰ বাবে অগ্ৰগতি লাভ কৰিছে। যোৱা নিশা অনুষ্ঠিত খেলত অনুপমা উপাধ্যায়ে জাপানৰ ছোৰানা য়োছিকাৱাক আৰু ঈশাৰাণী বৰুৱাই তৃতীয় বাছনিৰ হংকঙৰ লো চিন য়ান হেপিক পৰাজিত কৰে। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ তৰুণ মান্নেপালীয়ে ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত তেওঁ অষ্টম বাছনিৰ মালয়েছিয়াৰ খেলুৱৈ চুং জো ভেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মিক্সড ডাবলছত ভাৰতীয় যুটি সঞ্জয় শ্ৰীবাস্তৱ ধনৰাজ আৰু মানেছা কে মালয়েছিয়াৰ যুটি ৱং টিএন চি আৰু লিম চিউ য়েছিয়েনৰ মুখামুখি হ'ব। হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 5 শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন অষ্ট্ৰেলিয়াৰ পাৰ্থৰ হকী ষ্টেডিয়ামত দিনৰ 2 পৰা অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াৰ দলটোক আৰাম জাৱলস্কিয়ে নেতৃত্ব দিব। দুয়োটা দল 2013 চনৰ পৰা এই পৰ্যন্ত 43 মুখামুখি হৈছে। এই মুখামুখিত অষ্ট্ৰেলিয়া 28 আৰু ভাৰত 8 বিজয়ী হোৱাৰ বিপৰীতে 7 খেল অমীমাংসিতভাৱে অন্ত পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছিল। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই কৈছে যে এইবাৰৰ নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ বাবে অনুষ্ঠিত হোৱা নাই, বৰং এখন উন্নত ভাৰত গঠনৰ বাবে অনুষ্ঠিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাজস্থানৰ আজমেৰ আৰু পুষ্কৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আনহাতে জয়পুৰত নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত কংগ্ৰেছে এখন জনসভাৰ আয়োজন কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ আজি 45 প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই দলীয় নেতাকৰ্মীসকলক অভিনন্দন জনাইছে। তেলেংগানাৰ সীমান্তৱৰ্তী ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ ঘন অৰণ্যত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ CPI মাওবাদী দলৰ মাজত হোৱা গুলীয়াগুলীত 3 নক্সাল বিদ্ৰোহীৰ মৃত্যু হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়া বাতৰি ইমান।